আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে নখন জিলাৰ প্ৰায় 390খন গাঁৱৰ 160,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে 27জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 43টা আশ্ৰয় শিবিৰত 6,000ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। ৰাজ্যখনৰ নদীসমূহ বৰ্তমান বিপদসীমাৰ তলেৰে বৈ আছে। চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে কৰ্মচাৰীসকলক 5,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ এখন সভা কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষক নিজৰ নিজৰ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে কৰ্মচাৰীসকলৰ আধাৰ কাৰ্ডৰ প্ৰতিলিপি বেংক একাউণ্টৰ সবিশেষ জমা দিবলৈ আহান জনায়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, সহকাৰী আয়ুক্ত সুৰভী শ্ৰীবাস্তৱা, পূজা বৰা আদি উপস্থিত থাকে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাছনি সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন গ্ৰামীণৰ অধীনত এৰী পালনৰ যাৱতীয় সা সঁজুলিৰ বিতৰণৰ বাবে ৰেচম উৎপাদনৰ লগত জড়িত বচা বচা মহিলা হিতাধিকাৰীৰ চূড়ান্ত তালিকাত অনুমোদন জনোৱা হয়। ডিব্ৰুগড় জিলাত মুঠ 12গৰাকী ৰেচম উৎপাদনৰ লগত জড়িত মহিলা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন পঞ্চায়ত পৰ্যায়ত কৃষক পঞ্জীয়ন শিবিৰ সম্পন্ন হোৱাৰ পাছত সম্প্ৰতি জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে এই কৃষক পঞ্জীয়নৰ প্ৰয়োজন হয়। ONGCয়ে তেওঁলোকৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত 75টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিছে। এই কেন্দ্ৰসমূহৰ ভিতৰত অসমৰ শিৱসাগৰ, যোৰহাট আৰু কাছাৰত 28টা কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত স্মাৰ্ট টিভি, ব্লুটুথ স্পীকাৰ, শিক্ষামূলক সামগ্ৰী আদিৰ আধুনিক সুবিধা সংযোজন কৰা হৈছে। প্ৰায় 5 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰসমূহৰ হস্তান্তৰ প্ৰক্ৰিয়া অলপতে শিৱসাগৰত আনুষ্ঠানিক সম্পন্ন কৰা হয়। গোলাঘাট আইন মহাবিদ্যালয়ত 5 বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ হৈছে। 1979 চনত গোলাঘাট নগৰৰ বেঙেনাখোৱাত স্থাপন কৰা আইন শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত এই বছৰৰ পৰা 5 বছৰীয়া আইনী পাঠ্যক্ৰমৰ সংযোজনে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাৰ কাউন্সিল অব ইণ্ডিয়াই 5 বছৰীয়া আইন স্নাতক পাঠ্যক্ৰমত অনুমোদন জনোৱা কাৰ্যক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু গোলাঘাটবাসী উৎফুল্লিত হৈ পৰিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰাজাবালা থান এলেকাৰ অধীনৰ গোৰবান্ধত আজি পুৱা 2খন যাত্ৰীবাহী বাছৰ মাজৰ সংঘৰ্ষত কেইবাজনো যাত্ৰী আহত হয়। পুৱা প্ৰায় 6 বজাত গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখে এখন নৈশ বাছ আৰু মানকাছৰৰ পৰা গোৱালপাৰালৈ গৈ থকা বাছ দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গোৱালপাৰালৈ গৈ থকা বাছখনৰ চালকসহ কেইবাগৰাকী যাত্ৰী আহত হয়। আহতসকলক তাৎক্ষণিকভাৱে নিকটৱৰ্তী জেলদুপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। ইয়াৰে এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটৰ 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰজাবাৰীত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজন নগাঁও জিলাৰ চামগুৰিৰ ছফিকুল ইছলাম বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। দুয়োজন লোকে এখন স্কুটিৰে শিৱসাগৰৰ পৰা নগাঁৱলৈ আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী বলেৰো পিকআপ ভানে মহতিয়াই নিয়াত লোকজনৰ থিতাতে মৃত্যু হয়। নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষাবিদ তথা ক্ৰীড়া সংগঠক আলিমুজ্জামানৰ গুৱাহাটীৰ নিজা বাসভৱনত আজি পুৱা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।